নমস্কাৰ, পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হ'ব। এইবাৰৰ অধিৱেশনত 10খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। 29 নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। 28 নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেওটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে, অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনত নেলিত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা 9:15 পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব। সদৌ অসম মতক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মতক জনগোষ্ঠীৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
সেই জাতিটোৰ যিমানবিলাক মানৱীয় গুণ সেই জাতিটোৰ মাজত দৰকাৰ, সকলো তাত উপলব্ধ হ'ব লাগিব। একাগ্ৰতা, শৃংখলাবদ্ধতা, দৃঢ়তা, পৰিশ্ৰম আৰু পাণ্ডিত্য, এই সকলোবিলাকৰ ক্ষেত্ৰতেই আগন্তুক দিনত অসমীয়া জাতিটোক আগুৱাই নিবৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হৈছো। গতিকে সেই জাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংশ হিচাপে মটক সম্প্ৰদায় জন্মলগ্নৰে পৰা এই সম্প্ৰদায়টোৱে, এই জনগোষ্ঠীটোৱে যিখিনি উল্লেখযোগ্য ইতিহাস ৰচনা কৰিছে, উল্লেখযোগ্য অধ্যায় অসম বুৰঞ্জীত সৃষ্টি কৰিছে, সেইকাৰণে মই ভাবো যে উঠি অহা প্ৰজন্মৰ মাজত সেই সফলতাৰ উদাহৰণবিলাক উঠি অহা প্ৰজন্মই উপলব্ধি কৰিব লাগিব।
প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ কেইবাগৰাকীও নেতাৰ লগতে আন ভালেসংখ্যক লোক উপস্থিত থাকে। ৰাজ্যৰ কমেও 7খন জিলাত আফ্ৰিকান চোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলাকেইখনত গাহৰি সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্ৰশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰলগাঁও এই ৰোগৰ সংক্ৰমণৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰি পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰলগাঁৱৰ নিৰ্দিষ্ট গাহৰি পামখনক কেন্দ্ৰ কৰি 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক পৰ্যবেক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে। এই নিৰ্দেশ পৰৱৰ্তী 30 দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত চলিত বছৰৰ মাৰ্চৰ পৰা এই পৰ্যন্ত বিভাগীয়ভাৱে প্ৰায় 16,000 গাহৰি নিধন কৰা হৈছে। পশুপালন বিভাগে এই গাহৰি পালকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 16 কোটি টকা বিচাৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কালি শিৱসাগৰ জিলাৰ দিচাংমুখত TMPK, MMK আৰু TMMKৰ দিচাংমুখ, শিৱসাগৰ নগৰ, দিখৌমুখ আৰু কৈৱৰ্ত দলনী আঞ্চলিক সমিতিৰ উদ্যোগত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে কালি সন্ধিয়া দিচাংমুখৰ প্ৰয়াত ছাত্ৰনেতা অনিল পাংগিং সোঁৱৰণী ভৱনৰ পৰা জোৰ সমদল কৰি দিচাংমুখ খেলপথাৰত সমবেত হৈ জনজাতিসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে চৰকাৰৰ প্ৰতি আহ্বান জনায়। 500 শতাধিক লোকে অংশগ্ৰহণ কৰা এই জোৰ সমদল কাৰ্যসূচীত মিচিং জনজাতিৰ কেইবাগৰাকী স্থানীয় নেতায়ো ভাগ লয়। এই কাৰ্যসূচীৰ পূৰ্বে শিৱসাগৰ জিলা প্ৰশাসনৰ আহ্বানত মিচিং জাতীয় সংগঠনৰ শীৰ্ষ নেতৃত্বৰ মাজত এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনাও অনুষ্ঠিত হয়। অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ 6টা প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।